গুড ইভিনিং, এইটো আকাশবাণী কহিমা। আজি চাম লগা নাগামিজ খবৰ পুৰি আছে মিৰিয়াম। পহিলা হেডলাইনছ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইণ্ডিয়াৰ পৰা গ্ৰীণ ডেভেলপমেণ্ট হাসিল কৰিবলৈ আৰু নেট জিৰ' টাৰ্গেট পঞ্চিবলৈ থাকিয়াটো দুবাৰৰ পৰা দিলাচা দিছে। কহিমাৰ মিউনিচিপেল কাউন্সিল পৰা কহিমা চব মানুহ লগত স্বচ্ছতা হি সেৱা 2024 কেম্পেইনটো হিচা লবলৈ মাতি দিছে। মুছলিম কমিউনিটি নাগালেণ্ড খান ঈদ মিলাদ উন নবীটো ডাঙৰ বিশ্বাস পৰা মানিছে। আৰু মণিপুৰ গভৰ্ণমেণ্ট পৰা এক হাফ্তা লম্বা মোবাইল ইণ্টাৰনেট ছাৰ্ভিচেছ বন্ধ থাকিয়াটো আজি উঠাই দিছে। স্কুলছ আৰু কলেজেছ খান অহাকালিৰ পৰা খুলিব। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আজি ইণ্ডিয়াৰ পৰা গ্ৰীণ ডেভেলপমেণ্ট হাসিল কৰিবলৈ আৰু নেট জিৰ' টাৰ্গেট পঞ্চিবলৈ থাকিয়াটো দুবাৰৰ পৰা দিলাচা দিছে। তাই ৰি ইনভেষ্ট গ্লবেল ৰিনিউৱেবল এনাৰ্জি লগা ফৰ্থ মিটতে কথা আনিছে কুটেটাইৰ পৰা। আৰু গান্ধী নগৰতে মহাত্মা মন্দিৰতে পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী বিল লঞ্চ কৰি দিছে। মোদী জনাইছে ইণ্ডিয়াটো এতিয়া বি ডেভেলপিং কাণ্ট্ৰিহি আছে, কিন্তু পেৰিছে ক্লাইমেট কমিটমেণ্ট ছেট কৰিয়াটো টাৰ্গেট পৰা 9 সাল আগে হাসিল কৰি লৈছে। তাই কৈছে ইণ্ডিয়াটো হলে গ্ৰীণ ট্ৰানজিশ্যনটো মানুহ লগা মুভমেণ্ট বনাই দিছে। তাই আৰু কৈছে পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা লগা আণ্ডাৰতে দেশ লগা চব ঘৰ হলে পাৱাৰ প্ৰডিউচাৰ হ'ব পাৰিব। 10 মিলিয়ন অপৰ মানুহ হলে এইটো ইনিচিয়েটিভটো ছাইন কৰি লৈছে আৰু ছলাৰ পেনেলছটো হলে 3 লাখ অপৰ ঘৰতে ঢালি লৈছে। প্ৰাইম মিনিষ্টাৰ জনাইছে কি এইটো প্ৰজেক্ট পৰা হলে ৰিনিউৱেবল এনাৰ্জি ছেক্টৰতে নৌজৱান কাৰণে বেছি কাম আৰু স্কিল ৰাস্তা খুলিছে। তাই কৈছে ভাৰত লগা ক্লাইমেট ফ্ৰেণ্ডলি একচনছ, মিছন লাইফ আৰু চাৰ্কুলাৰ ইকনমিৰ নিচিনা প্ৰমোট কৰিয়াটো আগে জীৱন ভাল কাৰণে হবলৈ আছে কৈ দিছে। মোদী আৰু তাই লগা গভৰ্ণমেণ্ট প্লেন যোনটো হলে দেশ লগা 17 চহৰতো ছলাৰ চিটিজ বনাব থাকিয়াটো খোলাচা দিছে। তাইৰ পৰা আলাগ আলাগ ক্লিন এনাৰ্জি হাসিল কৰি লোৱাটো জনাইছে, যোনটো হলে আগে 20 সাল পৰা গ্ৰীণ হাইড্ৰজেনতে আগে বাঢ়ি থাকিয়াটো জনাইছে। চিফ এক্সিকিউটিভ অফিচাৰ কহিমা মিউনিচিপেল কাউন্সিল টি লানু চেনলা লংকমাৰ পৰা কহিমা লগা মানুহচব লগত স্বচ্ছতা হি সেৱা 2024 কেম্পেইনতে ভাগ লবলৈ কৈ দিছে। একটা পাব্লিক ষ্টেটমেণ্টে লংকমাৰ কৈছে স্বচ্ছতা হি সেৱা কেম্পেইনটো হলে চিটিজেন মানুহ লগত ডাঙৰ পৰা মদক দিবলৈ কাৰণে আছে। জাগাখন চাফা কৰি কিনে আৰু কহিমাতে লেতেৰা জাগাখন চাফা কৰিবলৈ ইটোৰ লগত চেনিটেশ্যন ৱৰ্কাৰ্ছ খান লগা যোগদান বি পেহচান দিবলৈ আৰু চহৰ লগা ছাষ্টেইনেবল ৱেষ্ট মেনেজমেণ্ট অপৰ কমিটমেণ্ট দিয়া বি শুৰু কৰি যাব কাৰণে। তাই আৰু খবৰ জনাইছে ক্লিনিনেছ ড্ৰাইভ চাফা কৰিয়াটো হলে ইটো মাহিনা 18th ডে ফুজৰ 7 বজাৰ পৰা শুৰু হ'ব পুৰণা MLA হোষ্টেল জাংচন পৰা আৰু ইটো চিটিজেন চব লগত জুৰিবলৈ কৈ দিছে। তাই আৰু বি ইটো নিচিনা চাফা কৰিয়া নিয়মটো চব নিজৰ ৱাৰ্ডছ কলনিজ আৰু অফিচেছতে জৰকাৰ কৰিবলৈ মন উঠাই দিছে। প্লাষ্টিক খান পেলাই কিনা লেতেৰা কৰিয়া অপৰ ইয়াত দিলাই কিনা লংকমৰ কৈছে কেয়াৰলেছ পৰা লেতেৰা পেলাই কিনা কহিমা লেতেৰা কৰি থাকিয়া দেখি কিনে আহিছে দয়াং আৰু চনৰ নিচিনা লেতেৰা ফাঁচি যোৱা খান। এইটো কাৰণে তাই নিজৰ লেতেৰা নিজৰ জাগা চাফা কৰিবলৈ লগা জৰুৰী থাকিয়াটো কৈছে আৰু থ্ৰী আৰ্চ ৰিউজ ৰিডিউচ ৰিচাইকল অপৰ জানকাৰী ৰাখি কিনে প্ৰেক্টিছ কৰি যাবলৈ কৈছে কহিমাটো চাফা ৰাখিবলৈ নিমিত্তে। নাগালেণ্ডে আজি মুছলিম কমিউনিটি খান ঈদ মিলাদ উন নবী কোনটো হলে প্ৰফেট মহম্মদ লগা জন্মদিন আছে এইটো একদম মন চাফা আৰু বিশ্বাস পৰা মানিছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী পৰা মিলাদ উন নবী লগা খাচ দিনতে মন খুচি লগা গ্ৰীটিংছ পঞ্চাই দিছে। একটা ছচিয়েল মিডিয়া পষ্টে মোদী আশা কৰিছে কি শান্তি আৰু স্বাৰ্থ সদায় থাকি কিনে খুচি আৰু কামিয়াবিটো চব লগত আৰু চব জাগাতে থাকিবলৈ কৈ দিছে। ইটো সময় নাগালেণ্ড গভৰ্ণৰ লা গণেশান কৈছে কি প্ৰফেট মহম্মদ লগা লাইফ আৰু শিক্ষিত মিলাদ উন নবী লগা দিনতে ইয়াদ কৰি আছে। একটা ছচিয়েল মিডিয়া পষ্টে লা গণেশান কৈছে কি আজি লগা দিন হলে প্ৰফেট লগা পিচ কম্পেশ্যন আৰু হিউমিলিটি লগা সন্দেশ দিয়া ইয়াদ কৰিয়া দিন আছে। গভৰ্ণৰ আশা কৰিছে কি প্ৰফেট পৰা ভাল কাম দেখাই কিনে যোৱাটো চব মানুহ নিজৰ লগা জীৱনতে চলাই কিনে যাব পাৰিব। মণিপুৰ গভৰ্ণমেণ্ট আজি এক হাফ্তা লম্বা মোবাইল ইণ্টাৰনেট ছাৰ্ভিচেছ 5টা ভেলি ডিষ্ট্ৰিক্টছতে বন্ধ কৰি কিনে থাকিয়াটো খুলি দিছে আৰু স্কুলছ আৰু কলেজেছ হলে অহাকালিৰ পৰা খুলি যাব। আগতে ষ্টেট গভৰ্ণমেণ্ট পৰা ইণ্টাৰনেট ছাৰ্ভিচেছটো ইম্ফাল ৱেষ্ট, ইম্ফাল ইষ্ট, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিনতে ছেপ্টেম্বৰ 10 পৰা 15 বন্ধ কৰিবলৈ অৰ্ডাৰ দিছে, যোনটো আৰু ষ্টুডেণ্টছ লগা প্ৰটেষ্ট আৰু লৰাই খান চাই কিনে 20 তাৰিখটা এক্সটেণ্ড কৰি কিনে থাকিছে। মণিপুৰ হোম কমিশনাৰ এন অশোক কুমাৰ পৰা একটা অৰ্ডাৰটো কৈছে কি ষ্টেট গভৰ্ণমেণ্ট পৰা ষ্টেটতে ল' এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন চাই কিনে টেম্পৰেৰী ইণ্টাৰনেট ছাছপেঞ্চনটো আজিৰ পৰা উঠাবলৈ ফেছলা লৈছে। মণিপুৰ হায়াৰ এণ্ড টেকনিকেল এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু ডিৰেক্টৰেট অফ এডুকেশ্যন আলাগ আলাগ অৰ্ডাৰ্ছতে স্কুলছ, কলেজেছ আৰু টেকনিকেল ইনষ্টিটিউচনছ খন অহাকালিৰ পৰা খুলিবলৈ জানকাৰী ভাগ কৰি দিছে। আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। এইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল এ আৰ এয়াৰ নিউজ কহিমাৰ পৰা শুনিব পাৰিব। জম্মু এণ্ড কাশ্মীৰতে ছেপ্টেম্বৰ 18 এছেম্বলি ইলেকশ্যন লগা পহিলা ফেজটো লবলৈ তৈয়াৰ থাকি আছে। 24 এছেম্বলি ছেগমেণ্ট যোনটো চেনাব ভেলী ডিষ্ট্ৰিক্টছ দডা, কিশ্বৱাৰ আৰু ৰামপান আৰু ছাউথ কাশ্মীৰ ডিষ্ট্ৰিক্টছ অফ অনন্তনাগ, পুলৱামা, কুলগাম আৰু শ্বপিয়ানতে ভাগ কৰি কেনে আছে। ইটো লগা কেম্পেইনটো আজিৰ পৰা বন্ধ কৰি দিয়া আছে। আৰু আজি কেণ্ডিডেটছ খান কাৰণে এছেম্বলি ইলেকশ্যনছ লগা থাৰ্ড ফেজ কাৰণে নমিনেশ্যন পেপাৰ উইড্ৰ কৰিয়া নিমিত্তে আখৰি দিন থাকিছে। ইটো ছিজ খান হলে অক্টোবৰ 1 তাৰিখে পলছতে যাব। ইটো তিনিটা ফেজ ইলেকশ্যনছ জম্মু এণ্ড কাশ্মীৰ এছেম্বলি 90 মেম্বৰ লগতো ছেপ্টেম্বৰ 18, 25 আৰু অক্টোবৰ 1 থাকিব। ৰিজাল্ট হলে অক্টোবৰ 8 তাৰিখে ওলাব। ইটো সময় ইলেকশ্যন কেম্পেইন পৰা হাৰিয়ানাতে ছিংগল ফেজ এছেম্বলি পলছ চুৰু কৰি যাবলৈ আছে। ইটো ষ্টেট এছেম্বলিৰ লগা 90 মেম্বৰ ওপৰ ভোটিংটো অক্টোবৰ 5 তাৰিখে হবলৈ আছে। কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ পীয়ুষ গোৱেল আজি নিউ দিল্লীতে ভাৰত ষ্টাৰ্টআপ নলেজ এক্সেছ ৰেজিষ্ট্ৰী ভাস্কাৰটো লঞ্চ কৰিছে। ভাস্কাৰটো হলে এটা ইণ্টাৰেক্টিভ অনলাইন প্লেটফৰ্ম আছে যোনটো হলে ষ্টাৰ্টআপ, ইনভেষ্টৰ্ছ, মেণ্টৰ্ছ আৰু ৰেগুলেটৰ্ছ খানকে জোৰাই কেনে একেলগত কাম কৰিবলৈ মদত দিব। গোৱেল পৰা এণ্টাৰপ্ৰেনৰ্ছ খান লগত ইটো প্লেটফৰ্ম চলাই কেনে ইণ্ডিয়াকে ষ্টাৰ্টআপছ গ্লোবেল লিডাৰ বনাবলৈ কৈছে আৰু কৈছে ইটো হলে নতুন অপৰচুনিটিজ আৰু কামিয়াবিত ছেক্টৰতে আনিব। চেণ্টাৰ পৰা ষ্টাফ ছিলেকশ্যন কমিশ্যন এছ এছ চিৰ লগত আধাৰ চেক কৰিবলৈ হাক দিছে। এক্সাম সময়তে কেণ্ডিডেটছ খান লগা পেহচানটো জানিব নিমিত্তে ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং পৰা এছ এছ চিৰ লগত ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন পৰ্টেল আৰু এক্সামিনেশ্যন আৰু ৰিক্ৰুইটমেণ্ট প্ৰচেছতে আধাৰ চেক কৰিবলৈ হাক দিছে। একটা গেজেটি নটিফিকেশ্যনতে মিনিষ্ট্ৰী অফ পাৰ্চনেল পৰা এছ এছ চিৰ লগত ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াৰ পৰা নিয়ম খান বনাই কেনে থাকিয়াটো চলাই কেনে যাবলৈ কৈ দিছে। ইটো ফেছলাটো হলে আগতে এক্সামছতে কেণ্ডিডেটছ খান পৰা চিট কুৰিয়া আৰু ফ্ৰড কেচেছ খান লগ পাই কেনে আহি পৰা গৈছে। আৰু ইণ্ডিয়া হলে অপাৰেশ্যন সদভাৱটো লঞ্চ কৰিছে। টাইফুন ইয়াগি এফেক্টেড কাউণ্ট্ৰিজ যোনটো হলে ম্যানমাৰ, লাওছ আৰু ভিয়েটনাম খান নিচিনাৰ লগত মদত দিব নিমিত্তে ইণ্ডিয়াৰ পৰা ম্যানমাৰ, লাওছ আৰু ভিয়েটনাম লগত আৰ্জেণ্ট ৰিলিফ মেটেৰিয়েলছটো পঠাইছে। মেজৰ টাইফুন পৰা অলপ আৰাম পাব নিমিত্তে ইটো দেশ খান হলে ইটো চাল সবচে তাকৰা হাৱা পানী এছিয়াতে আহিয়াৰ পাছতে ডাঙৰ ফ্লাড পৰা দুখ পাই আছে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এছ জয়শংকৰ কৈছে 10 tons অফ এইড, ড্ৰাই ৰেচন, কাপৰা আৰু দাৱাই খান মিলাই কেনে ম্যানমাৰতে ইণ্ডিয়ান নেভেল শ্বিপ আই এন এছ সাতপুৰাৰ লগত পঠাইছে। এটা মিলিটেৰী ট্ৰান্সপৰ্ট এয়াৰক্ৰাফ্ট ইণ্ডিয়ান এয়াৰফৰ্চ লগা হলে 35 tons অফ এইড ভিয়েটনামটিৰ কাৰণে আৰু 10 tons অফ ৰিলিফ মেটেৰিয়েলছ লাওছ কাৰণে বুকি লৈ যাইছে। ইটো হলে ৱাটাৰ পিউৰিফিকেশ্যন আইটেমছ, হাইজিন ছাপ্লাইজ, মস্কিটো নেটছ, ব্লেংকেটছ আৰু শ্লিপিং বেগছ খান মিলাই কেনে আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইণ্ডিয়াৰ পৰা গ্ৰীণ ডেভেলপমেণ্ট হাসিল কৰিবলৈ আৰু নেট জিৰ' টাৰ্গেট পঞ্চিবলৈ থাকিয়াটো দুবাৰৰ পৰা দিলাচা দিছে। কহিমা মিউনিচিপেল কাউন্সিল পৰা কহিমা সব মানুহৰ লগত স্বচ্ছতা হি সেৱা 2024 কেম্পেইনতে হিচা লবলৈ মাতি দিছে। মুছলিম কমিউনিটি নাগালেণ্ড খান ঈদ মিলাদ উনাবিটো ডাঙৰ বিশ্বাসৰ পৰা মানিছে। আৰু মণিপুৰ গভৰ্ণমেণ্ট পৰা এক সপ্তাহ লম্বা মোবাইল ইণ্টাৰনেট ছাৰ্ভিচেছ বন্ধ থাকিয়াটো আজি উঠাই দিছে। স্কুলছ আৰু কলেজেছ খান আহাকালিৰ পৰা খুলিব। আজি ৰাতি লগা নাগামিজ গভৰ্ণমেণ্ট এছ এছ কৰি আছে। আপুনি খান সব নিমিত্তে ভাল ৰাতি হবি।